নহবটা
এই গ্রুপৰ পৰা ওলাই গুচি গলি, দুইটা গ্রুপৰ পৰা কিয়?
নাই, মই আগতে বেলেগ এটা হোৱাটছএপ চলাই আছিলো, সেইটো মই আনইনষ্টল মাৰি দিওঁতে গোটেই সব গেল গুচি।
তই তাত থাকবি না নাথাকা? তই নাথাকা যদি মই এনেকে ভাবছো, তই তই চাগে ঘৰ এৰি গুচি যাইছা।
অ, মই দেখোন ইয়াতে আছো, ৰুমতে আছো ইতা।
অ, হব দে, মই সুধিলো আৰু।
অ, এনে কয় আৰু কিবা এটা আপুনি, এনে কয় আৰু কিবা এটা।
নাই, দুইটা গ্ৰুপৰ পৰা ওলাই গুচি গেলি।
নাই নহয়, মই হোৱাটছএপটো আনইনষ্টল মাৰি দিছো, তাৰমানে এই যিটো মই হেৰি জমেটো এপ চলাও, সেইটো মই আগতে জিবি চলাইছিলো, জিবি হোৱাটছএপ, সেইটো কাৰণে তাৰমানে প্ৰব্লেম হয়। আজি অফিচত যাওঁতে সেইটো তাতে ইনষ্টল মাৰি আনইনষ্টল মাৰি দিছো। তেন্তে মোৰ তাত তাৰমানে যিমান যি আছিল চব।
মই ভাবিলো মোকে বেয়া পাইছা নেকি, কিবা কলো নেকি মই?
নাই নাই নাই, আপোনাৰ আৰু কি বেয়া পাব?
মোক বেয়া পালি মোক কৈ দিবি, মুখৰ আগত কৈ দিবি, একো দিগদাৰি নাই।
নাই নাই, একো বেয়া পোৱা নাই, আপুনি সোমাই থাক মোক।
হব দে, তোৰ নতুন নম্বৰ পঠাবি, তেতিয়া নতুন হেৰি কৰবি।
নহয় নহয়, আনছো মই আকৌ এবাৰ অৰিজিনেল হোৱাটছএপটো আনছো, যিটো প্লে ষ্টৰত পাই।
তই আনবি, তই তাতে হেৰি, তোৰ কি মোৰ হেৰিত যে ৰিকুৱেষ্ট এটা পঠাবি, ৰিকুৱেষ্ট পঠালিহে মই তোক সোমাম। আৰু তই ওলাই গৈছে যেতিয়া, মই আৰু ৰিকুৱেষ্ট নপঠালি মই নোসোমাওঁ।
অ, হব দে, আপোনালোকে ৰিকুৱেষ্ট এটা পঠাই দিওঁ।